আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ পৰম পিতা পৰমেশ্বৰে আপোনাক ভালে কুশলে ৰাখিছে। এয়া আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ ঈশ্বৰৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়নৰ বাবে। আপুনি বাৰু এই অনুষ্ঠান শুনি কেনে পাইছে অনুগ্ৰহ কৰি আমালৈ চিঠি লিখি জনাবচোন। আমাৰ ঠিকনা ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com। আহকচোন প্ৰিয় শ্ৰোতা, আমাৰ আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু কৰুণাময় পিতা, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। সকলো গৌৰৱ প্ৰশংসা তুমিয়েই পাবৰ যোগ্য। এই বিশ্ব ব্ৰহ্মাণ্ডৰ তুমিয়েই গৰাকী। তোমাৰ আগত আমি অতি নগণ্য, আমাৰ একো নাই যাৰে আমি তোমাক সন্তুষ্ট কৰিব পাৰোঁ। তুমি পবিত্ৰ, আমি অপবিত্ৰ, কিন্তু প্ৰভু তোমাক অশেষ ধন্যবাদ, কিয়নো আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টকে জগতলৈ পঠালা। আজি তেওঁত বিশ্বাস কৰি আমি সাহেৰে সৈতে তোমাৰ অনুগ্ৰহৰ সিংহাসনৰ আগলৈ আহিব পৰা হৈছোঁ, তোমাক পিতৃ বুলি মাতিব পৰা হৈছোঁ। এতিয়া প্ৰভু আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছোঁ। তুমি আমাক শিকোৱা, বুজোৱা, আমাক বিশেষভাৱে কথা কোৱা, আমাৰ আগত নিজকে প্ৰকাশ কৰা। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাক তুমি বিশেষভাৱে কথা কোৱা, তেওঁলোকৰ জীৱন আশীৰ্বাদপূৰ্ণ কৰি তোলা, তেওঁলোকৰ হৃদয় সৰগীয় শান্তি আনন্দেৰে উপচাই দিয়া, তেওঁলোকৰ জীৱন সফল কৰি তোলা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা জীৱিত প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ, আমেন। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি কিছুদিনৰ পৰা বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। আমি যোৱা অনুষ্ঠানত এই প্ৰকাশিত বাক্য পুস্তকৰ 9 নম্বৰ অধ্যায়ৰ অধ্যয়ন শেষ কৰিলোঁ। আমি পালোঁ 6 নম্বৰ স্বৰ্গদূতজনে যেতিয়া তুৰি বজাব তেতিয়া পৃথিৱীত কি ঘটিব সেই কথা। সেই ঘটনাবোৰ ভৱিষ্যতে ঘটিবলগীয়া ঘটনা। এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উত্তোলিত কৰি স্বৰ্গলৈ প্ৰভু যীশুৱে লৈ যোৱাৰ পাছতহে পৃথিৱীত মহাক্লেশ আৰম্ভ হ'ব, আৰু সেই মহাক্লেশৰ সময়ত কি ঘটিব আমি সেইবোৰ কথা এতিয়া আলোচনা কৰি আছো। আজি আমি প্ৰকাশিত বাক্য পুস্তকখনৰ 10 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিম। এই 10 নম্বৰ অধ্যায়টো এটা বিৰতিৰ সময়। 6 নম্বৰ তুৰিধ্বনি আৰু 7 নম্বৰ তুৰিধ্বনিৰ মাজৰ বিৰতিৰ সময়। ইয়াৰ আগতেও আমি এনেকুৱা এটা বিৰতিৰ সময় পাইছিলোঁ। এইটো দ্বিতীয় বিৰতি। এনেকুৱা বিৰতি আমি পাছতো পাম। আমি পাইছিলোঁ 6 নম্বৰ চাপটো খোলা আৰু 7 নম্বৰ চাপটো খোলাৰ মাজত এটা বিৰতিৰ সময়, আৰু সেই বিৰতিৰ সময়ত দুদল উদ্ধাৰ পোৱা লোকক মোহৰ মাৰি দিয়া হৈছিল। এদল লোক আছিল যিহুদী লোক আৰু আনদল লোক আছিল পৰজাতীয় বা অনাজিহুদী লোক। এই লোকসকল আছিল সেই মহাক্লেশৰ সময়তে প্ৰভু যীশুত বিশ্বাস স্থাপন কৰা লোক, আৰু এই লোকসকলক মহাক্লেশৰ পৰা ৰক্ষা পাবৰ কাৰণে কপালত চাব মাৰি দিয়া হৈছিল। এতিয়া ইয়াত আমি 6 নম্বৰ তুৰিধ্বনি আৰু 7 নম্বৰ তুৰিধ্বনিৰ মাজত এটা বিৰতি পাইছোঁ, আৰু এই বিশেষ বিৰতিৰ সময়ত 3জন ব্যক্তিৰ কথা আমাক দেখুওৱা হ'ব। এই অধ্যায়ত আমাক মহাশক্তিশালী দূতজনাৰ কথা কোৱা হ'ব, আৰু 11 নম্বৰ অধ্যায়ৰ প্ৰথম 14টা পদত 2জন সাক্ষীৰ কথা কোৱা হ'ব। অৱশ্যে সাক্ষী দুজননো কোন হ'ব সেই কথা আমাক জনাই দিয়া হোৱা নাই। প্ৰথমটো পদত আমি বিশেষ স্বৰ্গদূতজনৰ কথা পাওঁ। তেওঁ স্বৰ্গৰ পৰা নামি আহিব। বাইবেলৰ পৰা পাঠ কৰি দিছোঁ। প্ৰকাশিত বাক্য 10 নম্বৰ অধ্যায় 1 নম্বৰ পদ। পাছে মেঘক পিন্ধা আন এজন বলৱান দূতক মই স্বৰ্গৰ পৰা নমা দেখিলোঁ। তেওঁৰ মূৰত মেঘধনু আছিল, তেওঁৰ মুখ সূৰ্যৰ নিচিনা আৰু তেওঁৰ ভৰি অগ্নিস্তম্ভৰ নিচিনা। এই বিশেষ স্বৰ্গদূতজননো কোন সেই বিষয়ে পণ্ডিতসকলৰ মাজত মতভেদ আছে। গোডেট, ভিনচেণ্ট, পেটিনজিল, ডি হান, আইৰনছাইড, ৱাল্টাৰ স্কট, উইলিয়াম কেলি আদি পণ্ডিতসকলে এই স্বৰ্গদূতজনক যীশুখ্ৰীষ্ট বুলিয়েই ক'ব খোজে। কিন্তু নিউৱেল আৰু আন কিছুমান পণ্ডিতে তেওঁক প্ৰবল ক্ষমতা আৰু কৰ্তৃত্ব থকা স্বৰ্গদূত কিন্তু স্বয়ং যীশুখ্ৰীষ্ট নহয় বুলি ক'ব খোজে। ডক্টৰ জন ৱালভৰ্ডেও এই মত পোষণ কৰে আৰু আমিও এই মতকেই পোষণ কৰোঁ। আপুনি অৱশ্যে দুয়ো পক্ষৰ যিকোনো এটা পক্ষ ল'লেও ডাঙৰ ডাঙৰ পণ্ডিতৰ পক্ষ লোৱাই হ'ব। দুয়োপক্ষৰ পণ্ডিতসকলেই ঈশ্বৰৰ বাক্যত প্ৰবল বিশ্বাসী, ঈশ্বৰ বিশ্বাসী আৰু নিষ্ঠাৱান সেৱক বুলি আমি ক'ব পাৰোঁ। কিন্তু আমি হ'লে এই স্বৰ্গদূতজন খ্ৰীষ্ট নহয় কিন্তু অগাধ ক্ষমতা আৰু কৰ্তৃত্ব থকা এজন স্বৰ্গদূত বুলিহে বিশ্বাস কৰা দলটোৰ ভিতৰৰ, আৰু এই ধাৰণাটোৱেই সত্য বুলি আমি ভাবোঁ। এই স্বৰ্গদূতজন যে খ্ৰীষ্ট নহয় কিন্তু প্ৰবল ক্ষমতাসম্পন্ন এজন স্বৰ্গদূতহে, এই কথাৰ সমৰ্থনত আমি কিছুমান যুক্তি প্ৰদৰ্শন কৰিব পাৰোঁ। আমি জানো যে প্ৰকাশিত বাক্যত খ্ৰীষ্ট স্বৰ্গদূত হিচাপে কেতিয়াও প্ৰকাশ পোৱা নাই। এই কথা সত্য যে খ্ৰীষ্টই মানৱ ৰূপ ধাৰণ কৰি পৃথিৱীত জন্ম লোৱাৰ আগতে যেতিয়া মানুহৰ আগত দেখা দিছিল পুৰণি নিয়মৰ দিনত, তেতিয়া তেওঁক প্ৰভুৰ দূত বুলিয়েই কোৱা হৈছিল। কিন্তু তেওঁ যেতিয়া মানৱ ৰূপ ধাৰণ কৰি এই পৃথিৱীত জন্ম ল'লেহি আৰু তাৰ পাছত আমাৰ পাপৰ শাস্তি নিজৰ গাত লৈ আমাৰ হৈ ক্ৰুচত মৃত্যুবৰণ কৰিলে আৰু তৃতীয় দিনা পুনৰ জি উঠিল আৰু এটা পৰিৱৰ্তিত গৌৰৱময় শৰীৰ লৈ স্বৰ্গলৈ উঠি গ'ল, তাৰ পাছৰ পৰা তেওঁ সেই গৌৰৱময় শৰীৰেৰে স্বৰ্গত আছে, পিতৃ ঈশ্বৰৰ সিংহাসনৰ সোঁহাতে বহি। তেওঁক এতিয়া আৰু আমি স্বৰ্গদূত হিচাপে নেদেখো। তেওঁ যেতিয়া এই পৃথিৱীত মানুহৰূপে আছিল, তেওঁ মানুহ আছিল, স্বৰ্গদূত নাছিল। গতিকে প্ৰকাশিত বাক্য পুস্তকত প্ৰভু যীশুখ্ৰীষ্টক গৌৰৱময় শৰীৰৰ খ্ৰীষ্ট, মানৱৰূপে অৱতাৰ ধাৰণৰ পাছৰ খ্ৰীষ্ট হিচাপেহে প্ৰকাশ কৰা হৈছে। তেওঁক অতি উচ্চ আসনত অধিষ্ঠিত কৰি দেখুওৱা হৈছে। আমি এই কথা অনবৰতে মনত ৰখাটো ভাল যে এই প্ৰকাশিত বাক্য পুস্তকখন আচলতে প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰকাশহে। প্ৰভু যীশুখ্ৰীষ্টৰ গৌৰৱময় ৰূপৰ উন্মোচনেই এই পুস্তকখনৰ মূল উদ্দেশ্য বুলি ক'ব পাৰি। প্ৰভু যীশুৰ ব্যক্তিত্ব, তেওঁৰ ক্ষমতা আৰু কাৰ্যৰ নতুন নতুন গৌৰৱময় ছবি এই পুস্তকখনত উন্মোচিত হয়। এই পুস্তকত আমি তেওঁক দেখো বিচাৰকৰ্তাৰ ৰূপত। খ্ৰীষ্টক অস্বীকাৰ কৰা, ঈশ্বৰ বিৰোধী জগতখনৰ বিচাৰ কৰি থকা বিচাৰকৰ্তাৰ ৰূপত। পাছে মই মেঘক পিন্ধা আন এজন বলৱান দূতক দেখিলো। ইয়াত আন এজন দূত বুলিহে কোৱা হৈছে। আন এজন মানে আন দূতবোৰৰ নিচিনাই এজন। আমি আৰু এজন বলৱান দূতৰ বিষয়ে পাইছিলোঁ এই প্ৰকাশিত বাক্য পুস্তকৰেই 5 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদত। সেইজন দূত খ্ৰীষ্ট বুলি আমি কেতিয়াও সন্দেহ কৰা নাই। সেইজন স্বৰ্গদূতেই। গতিকে এই দূতজনো খ্ৰীষ্ট বুলি আমি ভবা উচিত নহয়, কাৰণ ইয়াত আন এজন বলৱান দূত বুলিহে কোৱা হৈছে। অৰ্থাৎ তেওঁৰ নিচিনা আৰু এজন দূত আছে, কিন্তু ইয়াত খ্ৰীষ্টৰ লগত কিছু সাদৃশ্য থকা কাৰণে এই বলৱান দূতজনক বহুতে খ্ৰীষ্ট বুলি ক'ব খোজে। আমি জানো সকলো স্বৰ্গদূত প্ৰভু যীশুখ্ৰীষ্টৰ সেৱক, কিন্তু এই স্বৰ্গদূতজনৰ গাত কিছুমান এনেকুৱা গুণ আৰু ক্ষমতা আমি দেখা পাওঁ যে তেওঁক খ্ৰীষ্ট বুলি ভুল কৰাৰ সম্ভাৱনা নথকা নহয়। তেওঁ খ্ৰীষ্টৰ সন্মুখৰ পৰাই, স্বৰ্গৰ পৰা, স্বৰ্গৰ সিংহাসনৰ আগৰ পৰা পৃথিৱীলৈ নামি আহিছে বুলি আমি দেখা পাওঁ। এই বলৱান দূতজননো কি ৰূপত আহিব? তেওঁ মেঘক পিন্ধি অহা বুলি কোৱা হৈছে, অৰ্থাৎ তেওঁ মেঘেৰে আবৃত হৈ আহিব। তেওঁ খ্ৰীষ্টৰ বিশেষ প্ৰতিনিধি হিচাপে আহিব, আৰু সেই মেঘৰ পোচাকেই তেওঁৰ সেই প্ৰমাণ, গৌৰৱময় মেঘৰ চিন, খ্ৰীষ্টৰ দ্বিতীয় আগমনৰ সৈতে জড়িত। কিন্তু এই বলৱান দূতজন গৌৰৱময় মেঘত অহা বুলি কোৱা হোৱা নাই, কিন্তু মেঘক পিন্ধা বা মেঘেৰে আগুৰা বুলিহে কোৱা হৈছে। আকৌ এই আগমন পৃথিৱীত ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ আহিবলগীয়া খ্ৰীষ্টৰ দ্বিতীয় আগমন নহয়, বৰং এই দূতজনে খ্ৰীষ্টৰ দ্বিতীয় আগমন সোনকালেই হ'ব বুলি ঘোষণা কৰাহে আমি ইয়াত দেখিবলৈ পাইছোঁ। আমি ইতিমধ্যেই পাইছোঁ যে প্ৰভু যীশু মানৱৰূপে জন্মগ্ৰহণ কৰিবলৈ অহাৰ কথাও ঘোষণা কৰিছিল স্বৰ্গদূতৰ এটা দলে। সেইদৰে তেওঁৰ দ্বিতীয় আগমনৰ কথাও স্বৰ্গদূতৰ দ্বাৰাই ঘোষণা কৰা হ'ব। তেওঁৰ মূৰত মেঘধনু আছিল। মেঘধনু বা আমি সচৰাচৰ কোৱা ভাষাত ৰামধেনু বা ইন্দ্ৰধনু। এই মেঘধনু হ'ব তেওঁৰ সেই পোচাকৰ শিৰস্ত্ৰাণ। এই মেঘধনু হৈছে মানুহৰ সৈতে ঈশ্বৰে কৰা এটা চুক্তিৰ স্মাৰক। ঈশ্বৰে জলপ্লাৱনৰ দ্বাৰা পৃথিৱীৰ মানুহ ধ্বংস কৰিছিল নোহৰ দিনত, কিন্তু তাৰ পাছত তেওঁ নোহৰ সৈতে এই চুক্তি কৰিছিল যে ভৱিষ্যতে তেওঁ আৰু জলপ্লাৱন আনি মানুহ ধ্বংস নকৰে। আৰু সেই চুক্তিৰ চিন হিচাপে এই মেঘধনু তেওঁ ৰাখিছিল। গতিকে সেই মহাক্লেশ অতি ভয়ংকৰ হলেও কিন্তু পৃথিৱীলৈ আগৰ নিচিনা জলপ্লাৱন নাহে। তেওঁৰ মুখ সূৰ্যৰ নিচিনা। এইটো হৈছে তেওঁৰ চিনাকীৰ বেজ বা প্ৰতীকস্বৰূপ। এইটো হৈছে গৌৰৱময় প্ৰভু যীশুখ্ৰীষ্টই দিয়া বিশেষ চহী। অৱশ্যে তেওঁৰ মুখ সূৰ্যৰ নিচিনা বুলি কওঁতেই তেওঁক খ্ৰীষ্ট বুলি কোৱা হোৱা নাই। আমি পুৰণি নিয়মত পঢ়িছিলোঁ যে মুচিয়ে যেতিয়া পৰ্বতৰ ওপৰত ঈশ্বৰক লগ ধৰি ইছৰাইলৰ লোকবোৰৰ ওচৰলৈ নামি আহিছিল, তেতিয়া তেওঁৰ মুখো চকু চাট মৰা পোহৰৰ নিচিনা আছিল আৰু মানুহবোৰে তেওঁৰ মুখলৈ চাব পৰা নাছিল। এই স্বৰ্গদূতজনৰো মুখ সূৰ্যৰ নিচিনা উজ্জ্বল হৈ জিলিকি আছিল, কাৰণ তেওঁ ঈশ্বৰৰ উপস্থিতিৰ পৰা নামি আহিছিল। আমি এই কথাও ইতিমধ্যে পঢ়ি আহিছো যে প্ৰভু যীশুৰ পুনৰুত্থান হোৱাৰ পাছত দেখা দিয়া সেই স্বৰ্গদূতকেইজনৰ গাৰ কাপোৰো চকু চাট মৰা পোহৰেৰে জিলিকিছিল। আকৌ প্ৰকাশিত বাক্যৰ 18 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদত আমি এজন স্বৰ্গদূতৰ কথা পাওঁ যিজনে সূৰ্য চন্দ্ৰৰ নিচিনাকৈ পোহৰ দিয়ে, কিন্তু তেওঁ খ্ৰীষ্ট বুলি কোনেও কেতিয়াও জোৰ দি নকয়। একেদৰে আমিও বিশ্বাস কৰোঁ এই 10 নম্বৰ অধ্যায়ত আমি যিজন স্বৰ্গদূতৰ কথা পাইছোঁ তেওঁ যীশুখ্ৰীষ্ট নহয়, তেওঁ আন এজন বলৱান দূত। ইয়াত সেই বুলিয়েই কোৱা হৈছে তেওঁৰ ভৰি অগ্নিস্তম্ভৰ নিচিনা, এয়াও তেওঁৰ পোচাকৰেই আন এটা ভাগ। তেওঁ আহিবলগীয়া সুধবিচাৰৰ বিষয়ে গুৰুত্বপূৰ্ণ ঘোষণা কৰিবলৈকে পৃথিৱীলৈ আহিছে। তেওঁৰ শৰীৰ আৰু পোচাকৰ এই বৰ্ণনাবোৰে এই কথাকেই প্ৰতিপন্ন কৰে যে তেওঁ প্ৰভু যীশুৰ পৰা এজন বিশেষ প্ৰতিনিধি হিচাপে এই পৃথিৱীলৈ আহিব আৰু প্ৰভু যীশুৱেই সকলো নিয়ন্ত্ৰণ কৰি থাকিব। তেওঁ সকলোৰেই বিচাৰকৰ্তা। এতিয়া 2 নম্বৰ আৰু 3 নম্বৰ পদ দুটা পাঠ কৰি দিম। তেওঁৰ হাতত এটা সৰু মেলা পুথিৰ নুৰা আছিল আৰু তেওঁ সোঁ ভৰি সমুদ্ৰত, বাওঁ ভৰি থলত দিলে আৰু সিংহে গৰ্জাৰ দৰে বৰ মাতেৰে ৰিঙিয়ালে। তেওঁ ৰিঙিয়ালত মেঘগৰ্জন সাতোটাই মাত লগালে। তেওঁ হাতত লৈ থকা পুথিখন আমি ভাবোঁ আমি ইতিমধ্যে পাই অহা সেই সাতোটা চাপ থকা পুথিখন। আমি এইবুলি কিয় বিশ্বাস কৰিছোঁ? কাৰণ আমাৰ আগত কেৱল এই পুথিখনৰ কথাকে কোৱা হৈছে আৰু ইয়াতো পুথিখন বেলেগ কিবা পুথি বুলি পৰিচিত কৰি দিয়া হোৱা নাই, কেৱল এখন সৰু পুথি বুলিহে কৈছে। এই পুথিখন 7টা চাপ থকা পুথিখন প্ৰথমতে পিতৃ ঈশ্বৰৰ হাতত আছিল আৰু প্ৰথমতে এই পুথিখন দিয়া হৈছিল ক্ৰুচৰ গজালবিদ্ধ হাতৰ প্ৰভু যীশুখ্ৰীষ্টক। তেওঁই প্ৰথমতে এই পুথিখনৰ 7টা চাপ খুলিলে। কেৱল তেওঁই সেই চাপ খোলাৰ উপযুক্ত আৰু সমৰ্থ। সেই 7টা চাপ খুলি দিয়াৰ পাছত পুথিখন মেলা পুথি হৈ গ'ল আৰু এটা এটাকৈ 7টা তুৰিৰ 6টা তুৰিৰ ধ্বনি ইতিমধ্যেই হৈ গ'ল আৰু সেই সকলোখিনি এই পুথিখনৰেই অন্তৰ্গত। শেষত এই পুথিখন জোহনক দিয়া হ'ব আৰু জোহনক পুথিখন খাই থবলৈ কোৱা হ'ব। এই পুথিখনক আমি পৃথিৱীৰ দলিল, মালিকীস্বত্বৰ দলিল বুলি অভিহিত কৰিব খোজোঁ। ইয়াতে আছে পৃথিৱীলৈ আহিব লগা মহাক্লেশৰ কথা আৰু তাৰ বলতেই প্ৰভু যীশুৱে এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবহি। এই পুথিখন এতিয়া মেলা হৈ গ'ল আৰু মহাক্লেশৰ যোগেদি আহিবলগীয়া দণ্ড অভিশাপৰ কথাবোৰ প্ৰকাশ পাই উঠিছে। এই পুথিখনৰ কৰ্তৃত্বতেই স্বৰ্গদূতজনে জল আৰু স্থল উভয়তে অধিকাৰ সাব্যস্ত কৰিছে। তেওঁ এখন ভৰি মাটিত আৰু এখন ভৰি পানীত দিছে আৰু দুয়োখিনি ঈশ্বৰৰ বুলি দাবী কৰি লৈছে। প্ৰিয় শ্ৰোতা, আপোনাৰ মাটি বাৰী বহুত থাকিব পাৰে, হয়তো বহুত টকা দি আপুনি এডোখৰ ভাল মাটি কিনি লৈছে, কিন্তু আচলতে সেই মাটিৰ অধিকাৰ কাৰ? এসময়ত হয়তো কাৰোবাৰ আছিল, তেওঁ হয়তো আন কাৰোবাৰ পৰা কিনি লৈছিল, প্ৰথমতে হয়তো কোনোবাই দখল কৰি লৈছিল, কিন্তু আচলতে কাৰ? ঈশ্বৰৰ নহয়নে? প্ৰিয় শ্ৰোতা, আপুনি জানো ঈশ্বৰক দাম দিছে, নিশ্চয় দিয়া নাই? গতিকে আচল মালিক ঈশ্বৰহে। ঈশ্বৰে কেৱল পৃথিৱীৰ ভূভাগেই নহয় গোটেই জলভাগো তেওঁৰ বুলি দাবী কৰি লোৱা আমি ইয়াত দেখিছোঁ। ঈশ্বৰে কৈছে মাটি পানী সকলো মোৰেই, মইহে মানুহক এই ঠাইত ৰাখিছোঁ, মানুহবোৰ কেৱল ৰখি আহে। এই পৃথিৱীখন ঈশ্বৰেই সৃষ্টি কৰিছিল আৰু সকলোৰে তেওঁই গৰাকী। স্বৰ্গদূতজনে মাটি পানী দুয়োখিনিকেই প্ৰভু যীশুলৈ বুলি দাবী কৰি লৈছে। কলম্বাছে যেতিয়া সাগৰৰ মাজেৰে গৈ এটা দ্বীপত নামিছিল, তেওঁ সেই দ্বীপত তেওঁৰ দেশ স্পেইনৰ পতাকা পুতি দিছিল আৰু সেই দ্বীপ স্পেইনৰ ৰজাৰ বুলি দাবী কৰি লৈছিল, কাৰণ তেওঁ আহিছিল স্পেইন দেশৰ পৰা। ঠিক একেদৰে সেই স্বৰ্গদূতজন হৈছে যীশুখ্ৰীষ্টৰ প্ৰতিনিধি। তেওঁ এখন ভৰি সাগৰত আৰু এখন ভৰি ভূমিভাগত দি দুয়োখিনিকেই অৰ্থাৎ সমগ্ৰ পৃথিৱীখনকেই প্ৰভু যীশুৰ বুলি দাবী কৰি লৈছিল। অৰ্থাৎ এতিয়া পৃথিৱীৰ শাসনভাৰ যাব খ্ৰীষ্টৰ হাতলৈ সুধ বিচাৰৰ জৰিয়তে। তেওঁ সৃষ্টিকৰ্তা, তেওঁ উদ্ধাৰকৰ্তাও, সেইবাবেই তেওঁৱেই গোটেই পৃথিৱীখনৰ গৰাকী। পুথিখন সৰু পুথি বুলি এইকাৰণেও কোৱা হৈছে কাৰণ সেই মহাক্লেশ বেছিদিন ধৰি আৰু নচলিব। ইতিমধ্যেই মহাক্লেশৰ 7 বছৰৰ আধাতকৈ অলপ বেছি সময় পাৰ হৈ যোৱা আমি দেখিছো, গতিকে মহাক্লেশ আৰু বেছিদিনলৈ নচলিব। মহাক্লেশ আচলতে বেছিদিন ধৰি নচলিব, প্ৰভু যীশুৱেও আগতেই কৈ গৈছিল এই মহাক্লেশৰ সময় চুটি কৰা হ'ব বুলি। দানিয়েল ভাৱবাদীয়ে এই সময় 7 বছৰীয়া বুলি জনাই থৈ গৈছে। মেঘ গৰ্জন সাতোটাই মাত লগালে, অৰ্থাৎ সেই স্বৰ্গদূতে কৰা দাবীৰ প্ৰতি ঈশ্বৰে হয় ভৰ দিছে, আমেন বুলি কৈছে। যিহুদীবিলাকে বিজুলী গাজনিক 7টা মাত বুলি কৈছিল, তেওঁলোকে মেঘ গৰ্জনক ঈশ্বৰৰ মাত বুলি কৈছিল। সেইবাবেই আমি বিশ্বাস কৰোঁ ইয়াত কোৱা মেঘ গৰ্জন 7টাই আচলতে ঈশ্বৰৰ মাত বুজাইছে। অৰ্থাৎ সেই স্বৰ্গদূতে পৃথিৱীখন যীশুখ্ৰীষ্টৰ বুলি দাবী কৰা কথাটোত সমৰ্থন দিছে। এৰা, এই পৃথিৱীখন কিয়? গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনেই ঈশ্বৰৰ, আমি নিমিত্ত মাত্ৰ। আমাৰ যি যি আছে সকলো তেওঁৰেই। আমাৰ জীৱন, আমাৰ সময়, আমাৰ আয়ুসো তেওঁৱেই দিয়া। সেয়েহে আমাৰ সকলোখিনি তেওঁৰ হাততেই গতাই দি তেওঁকেই আমাৰ গৰাকী বুলি স্বীকাৰ কৰি প্ৰভু যীশুক আমাৰ জীৱনৰ প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাটোৱেই বুদ্ধিমানৰ কাম নহয়নে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ভাবিছানে কোনো নাই কুতুমা, কতো নাই জগত যীশুৰ বাদে কোনো নাই। তেজৰ তলে নাৰাখে কাকো, প্ৰেমৰ ভাষা নুবুজে কোনো, নুশুনে কোনো হিয়াৰ কান্দো, নুবুজে চকুলো শুনোৱে মোৰ কাহ তোমাৰ যীশুৰ বাদে কোনো নাই। লাগে যদি আহাৰে ভৰা পুৰে পূৰ্ণ জীৱন গাথা, যীশুৰ তেজে দিয়ে পূৰ্ণতা, যীশুৰ কথাই চকুলো মুছে, যীশুৰ বাদে কোনো নাই তোমার কাহ মনেরে।
ইমান পরে আপনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
Thank you.